গীতমালা পঞ্চল্লিছ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে হুৰ সুস্নিম পুৰহৰ বংশৰ মস্কিল নামৰ প্ৰেম সংগীত। মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে। ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো, মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে। মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ, তোমাৰ উজ্জুৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ। ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্বাদ কৰিলে। হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা, গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা। ধাৰ্মিকতাযুক্ত সত্য আৰু নম্ৰতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্ৰা কৰা। তোমাৰ সোঁহাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাও, তোমাৰ ধনুৰ কাঁড়বোৰ চোকা, ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়, জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়। ঈশ্বৰে তোমাক দিয়া হিংসাখন চিৰস্থায়ী অনন্তকাললৈকে থাকে, তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায় শাসনৰ দণ্ড। তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘীণ কৰা, সেইবাবে ঈশ্বৰে তোমাৰ সংগী সকলতকৈ অধিক বেছি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে। গন্ধৰস, অগৰু আৰু ডালচেনীৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে। হাতী দাঁতেৰে নিৰ্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে। তোমাৰ সন্মানিত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে। তোমাৰ সোঁহাতে সোণ আৰু উফিৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে। হে কন্যা, মন দি কাণ পাতি শুনা, তোমাৰ লোকসকলক তুমি পাহৰি যোৱা, তোমাৰ পিতৃগৃহৰ কথা পাহৰি যোৱা, তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্যত ইচ্ছা প্ৰকাশ কৰিব, কিয়নো তেওঁৱেই তোমাৰ প্ৰভু, তেওঁৰ আগত প্ৰণাম কৰা। তোৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্ৰহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হ'ব, ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব। ৰাজপ্ৰসাদত ৰাজকন্যাক সুসজ্জিত কৰা হ'ব, তেওঁ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে, নানা বৰণীয়া ফুলাম বস্ত্ৰৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হ'ব। তাইৰ পাছত তাই অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব, আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হ'ব, তেওঁলোক ৰজাৰ ৰাজপ্ৰসাদত আহি সোমাব। তোমাৰ পূৰ্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্ৰসকলে ল'ব, লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিৱীত ৰাজকুমাৰ কৰিবা। মই তোমাৰ নাম পুৰুষানুকৰ্মে সোঁৱৰণ কৰিম, সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।